এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ৬ বজাৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মন কী বাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলক পুনৰ অষ্টলক্ষ্মী হিচাপে অভিহিত, উত্তৰ পূবৰ বাঁহৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে এনে সামগ্ৰী উপহাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান, নগাঁও চহৰৰ মৰিকলঙত ২৪ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ডকাইতিকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছৰ গুজৰাট টাইটানছক জয়ৰ বাবে ১৫৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলক পুনৰ অষ্টলক্ষ্মী হিচাপে অভিহিত কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ শিল্পৰ বিষয়টো এই অনুষ্ঠানত উল্লেখ কৰি কয় যে এসময়ত বুজা বুলি গণ্য কৰা সামগ্ৰীবিধে এতিয়া ব্যৱসায় তথা উদ্ভাৱনক নতুন মাত্ৰা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইংৰাজৰ দিনৰ পৰা চলি অহা আইন অনুসৰি বাঁহক বৃক্ষ হিচাপে গণ্য কৰাৰ কথা প্ৰকাশ কৰি কয় যে এই আইনৰ বাবেই এঠাইৰ পৰা আন ঠাইলৈ বাঁহ লৈ যোৱাটো সহজ নাছিল, সেইবাবে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে বাঁহৰ সৈতে জড়িত কাম কাজৰ পৰা আঁতৰি আছিল। 2017 চনত এই আইনৰ কিছু সাল সলনি কৰি বাঁহক বৃক্ষ শ্ৰেণীৰ আওতাৰ পৰা বাহিৰলৈ অনা হয়, যাৰ ফলত বৰ্তমান উত্তৰ পূবত অতি ক্ষিপ্ৰতাৰে বাঁহ খণ্ডৰ বিকাশ হবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ গোমতী জিলাৰ বিজয় সূত্ৰধৰ আৰু প্ৰদীপ চক্ৰৱৰ্তীৰ নাম উল্লেখ কৰি কয় যে তেওঁলোকে এই আইনৰ সুবিধা পূৰা মাত্ৰাই গ্ৰহণ কৰিছে। তেওঁলোকে উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি আগতকৈ কেইবাগুণো বেছি উন্নতমানৰ বাঁহ উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। নাগালেণ্ডৰ কেইবাটাও আত্মসহায়ক গোটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আত্মসহায়ক গোটবোৰে বাঁহৰ পৰা তৈয়াৰী বিভিন্ন খাদ্যবস্তুৰ সফল ব্যৱসায় আৰম্ভ কৰিছে। মিজোৰামৰ কেতবোৰ গোটে বাঁহৰ টিছু কালচাৰ আৰু পলিহাউচ মেনেজমেণ্টৰ ক্ষেত্ৰত কাম কৰি থকাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বাঁহৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে এনে সামগ্ৰী উপহাৰ হিচাপে ব্যৱহাৰ কৰিবলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। মন কী বাতৰ আজি 133 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত আৰম্ভ হোৱা লোকপিয়ল কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে বিশ্বৰ বৃহত্তম এই অভিযান এইবাৰ ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব। সংগৃহীত তথ্য ডিজিটেল মাধ্যমেৰে সংৰক্ষণ আৰু বিশ্লেষণ কৰা হ'ব। গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা তথ্য মোবাইল এপৰ মাধ্যমেৰে প্ৰেৰণ কৰিব। বিভিন্ন ৰাজ্যত ইতিমধ্যে গণনাকৰ্মীসকলে পৰিয়াল আৰু বাসগৃহৰ তালিকা প্ৰস্তুত কৰিছে। বৰ্তমানলৈ 1,20,00,000 পৰিয়ালৰ বাসগৃহৰ পঞ্জীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই লোকপিয়ল কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে আহ্বান
জনায়। एक बहुत अहम अभियान चल रहा है जिसके बारे में हर भारतीय को जानकारी होनी जरूरी है। ये है जनगणना का अभियान। ये दुनिया की सबसे बड़ी जनगणना है। साथियों, जो साथी पहले से इस तरह की प्रक्रिया से गुजरे हैं, इस बार जनगणना का उनका अनुभव अलग होने वाला है। जनगणना 2027 को डिजिटल बनाया गया है। सारी जानकारी सीधे डिजिटल माध्यम में दर्ज हो रही है। घर घर जाने वाले कर्मचारियों के पास मोबाइल ऐप है। वे आपसे बात करके उसी में जानकारी दर्ज करेंगे। साथियों, इस बार जनगणना में आपकी भागीदारी भी आसान बनाई गई है।
প্ৰধানমন্ত্ৰীয়ে আজিৰ মন কী বাতত দেশৰ পাৰমাণৱিক বিজ্ঞানীসকলে সফলতাৰে তামিলনাডুৰ কালাপাক্কমত থকা ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰত সুস্থিৰতা প্ৰদান কৰি গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰে। ভাৰতৰ পাৰমাণৱিক শক্তিৰ যাত্ৰাত এয়া এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। পাৰমাণৱিক ৰিয়েক্টৰটো সম্পূৰ্ণভাৱে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই ব্ৰিডাৰ ৰিয়েক্টৰ এনে এটা ব্যৱস্থা যিয়ে শক্তি উৎপাদনৰ লগতে ভৱিষ্যতৰ বাবেও নতুন ইন্ধন নিজেই উৎপাদন কৰে। 2024 চনৰ মাৰ্চত কালাপাক্কমত ৰিয়েক্টৰটো লোডিং হৈ থকাৰ সময়ত নিজে প্ৰত্যক্ষ কৰাৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীত অমূল্য অৱদান আগবঢ়োৱা সকলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। বৰ্তমান ভাৰতৰ বায়ু শক্তিৰ ক্ষমতা 56 গিগাৱাট অতিক্ৰম কৰিছে। শ্ৰীমোদীয়ে কয় যে বিগত এটা বছৰত প্ৰায় 6 গিগাৱাট নতুন ক্ষমতা এই খণ্ডত যোগ হৈছে। তেওঁ কয় যে ভাৰতৰ বিকাশৰ বাবে সৌৰ আৰু বায়ু শক্তি দুয়োটাই প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে বিদ্যুৎ ৰাহি কৰা আৰু নিকা শক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশৰ প্ৰতিটো স্তৰতে এনে প্ৰচেষ্টাৰ প্ৰয়োজন আৰু ইয়াৰ দ্বাৰাই বৃহৎ পৰিৱৰ্তন সম্ভৱ বুলিও শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। শ্রীমোদীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰ নামৰ সংস্থাটোৱে এটা বিশেষ পৰ্টেলত এটি দুৰ্লভ তথ্য ভাণ্ডাৰ মুকলি কৰি দিছে বুলি উল্লেখ কৰে। এই ভাণ্ডাৰত বিস্কুটিতকৈও অধিক ঐতিহাসিক কাগজ পত্ৰ ডিজিটাইজ কৰি ৰখা হৈছে। এই অভিলেখাগাৰৰ ৱেবছাইটটো খুলি নিজৰ ইতিহাস সম্পৰ্কে অৱগত হবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে ফ্ৰান্সৰ বৰ্ডত ইউৰোপিয়ান গাৰ্লছ মেথমেটিকেল অলিম্পিয়াডত ভাৰতৰ ছাত্ৰীসকলে লাভ কৰা কৃতিত্বৰ বিষয়ে উল্লেখ কৰে। তদুপৰি অহা 9 মে'ত পালন কৰিবলগীয়া ৰবীন্দ্ৰ জয়ন্তীৰ প্ৰসংগও প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ মঠঘৰীয়াত বিজি তিনিআলিত আজি পুৱতি নিশা সংঘটিত পথ দুৰ্ঘটনাত 3গৰাকী যুৱতীৰ মৃত্যু হোৱাৰ পাছত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে এই ঘটনাত চৰাইদেউ সাপেখাতিৰ আকাংক্ষা শইকীয়া, গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা আৰু বঙাইগাঁৱৰ নোৱাপাৰাৰ আৰ্মিনা আহমেদ নামৰ যুৱতী 3গৰাকীৰ মৃত্যু হয়। ইয়াৰে 2গৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ কৰ্মচাৰী আৰু 1গৰাকী অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ছাত্ৰী। আমাৰ সংবাদদাতাই জনোৱা মতে আজি পুৱতি নিশা যুৱতীকেইগৰাকীৰ বাহনখনে এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনৰ চালক শামীম আহমেদ পলাতক হৈ আছে। এই দুৰ্ঘটনা সন্দৰ্ভত যান বাহন আৰক্ষী শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই আজি ঘটনাস্থলী পৰ্যবেক্ষণ কৰে।
24 তাৰিখে ৰাতি যোনটো ঘটনা হৈছিলে, প্ৰায় আমি যোনখিনি CCTV ফুটেজ চালো বা আমাৰ যিমানখিনি তদন্ত আহিলে, তাতে প্ৰায় 3টামান বজাত তেওঁলোকক ঘৰত এণ্ট্ৰি কৰিছিলে আৰু 3:18 তেওঁলোক ডকাইতি কাণ্ডটো কৰি ওলাই গৈছিলে। টোটেল তাতে 5 জন মানুহ আছিলে, এইটো পুৰা প্ৰি প্লেন।
নগাঁও চহৰৰ মৰিকলঙত 24 এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ডকাইতি কাণ্ডৰ মূল অভিযুক্তক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নগাঁও সদৰ আৰক্ষী থানাত আজি এখন সংবাদমেলত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই কথা সদৰি কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে নগাঁও আৰক্ষীৰ তদন্তকাৰী দলে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত 2টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে 45,000 টকা জব্দ কৰে। ধৃত ডকাইত দুটা উমৰ আলী আৰু মিণ্টু হুছেইন বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত আন 3টা ডকাইত এতিয়াও পলাতক অৱস্থাত আছে। চৰাইদেউ জিলাৰ পাঠাকু হাইস্কুল খেলপথাৰত যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত প্ৰদীপ শইকীয়া সোঁৱৰণী সদৌ অসম আন্তঃজিলা ট্ৰেডিচনেল আৰু ফাৰ্ষ্ট 5 নেটবল চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত ট্ৰেডিচনেল নেটবলৰ পুৰুষৰ ছিনিয়ৰ শাখাত গুৱাহাটী আৰু মহিলাৰ শাখাত তামোলপুৰ জিলাই খিতাপ দখল কৰে। একেদৰে ল'ৰাৰ জুনিয়ৰ শাখাত গোলাঘাট জিলা আৰু জুনিয়ৰ আৰু ছাব জুনিয়ৰ ল'ৰা ছোৱালীৰ উভয় শাখাত বাক্সা জিলাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। নেটবল সন্থা অসমৰ তত্বাৱধানত আৰু চৰাইদেউ জিলাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাত ৰাজ্যৰ 7খন জিলাই অংশগ্ৰহণ কৰিছিল। আজিৰ সামৰণি খেলত সাংসদ যোগন মোহনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনত আজিৰে পৰা দুদিনীয়াকৈ আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ পৰিৱেশ সুৰক্ষা সন্দৰ্ভত গণ সজাগতা সভা অনুষ্ঠিত হ'ব। মাজুলীৰ জুগুনিধাৰী গাঁৱৰ যুৱ উদ্যোগী প্ৰাঞ্জল প্ৰতিম বৰাই নিজা উদ্যোগত গঢ়ি তোলা মীন পামত ভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ মাজুলীৰ সংবাদদাতাই জনোৱা মতে যুৱকজনে মাছৰ পোনা উৎপাদন কৰি মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে। বিগত বৰ্ষত তেওঁ প্ৰায় 10 কোটি মাছৰ পোনা উৎপাদন কৰে। এই বৰ্ষতো তেওঁ পুঠি, খলিহনা, মোৱা, গৰৈ, কাৱৈ আদি থলুৱা মাছৰ কেইবাকোটি পোনা উৎপাদন কৰিছে বুলি জানিব পৰা গৈছে। যুৱকজনে এনে মাছৰ পোনা মাজুলী জিলাৰ বিভিন্ন খাল, বিল, পুখুৰী, জলাশয়ত পোনা এৰি দি থলুৱা মাছৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক জয়ৰ বাবে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মন কী বাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলক পুনৰ অষ্টলক্ষ্মী হিচাপে অভিহিত, উত্তৰ পূবৰ বাঁহৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে এনে সামগ্ৰী উপহাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। নগাঁও চহৰৰ মৰিকলঙত 24 এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ডকাইতি কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45